নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দেশখনৰ ন্যায় বিভাগৰ ৰাজ্যমন্ত্ৰী কোমোৰা মাছাহিৰোক সাক্ষাৎ কৰি জাপানৰ কোম্পানীসমূহক অসমত বিনিয়োগৰ বাবে সুচল পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে জাপানৰ মন্ত্ৰীগৰাকীক অসম চৰকাৰে দেশখনৰ কোম্পানীসমূহৰ বাবে এখন ঔদ্যোগিক উদ্যান স্থাপনৰ পৰিকল্পনা লৈছে বুলি অৱগত কৰে। তদুপৰি অসমৰ প্ৰতিভাৱান আৰু দক্ষতা সম্পন্ন যুৱক যুৱতীয়ে জাপানত কৰ্মচাৰীৰ চাহিদা পূৰণ কৰাত কেনেদৰে সহায় কৰিব এই বিষয়ে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। এই আলোচনাকালত ভাৰত আৰু জাপানৰ মূল্যবোধ, ৰীতি নীতি আৰু গৌতম বুদ্ধৰ আদৰ্শৰাজিয়ে কিদৰে দুই দেশৰ মাজত আধ্যামিক সেতু গঢ়ি তুলিছে সেই বিষয়সমূহে স্থান লাভ কৰে। ইয়াৰ আগেয়ে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে টকিঅ'ত জাপানৰ কমেও 160গৰাকী বিশিষ্ট ব্যৱসায়ীক সাক্ষাৎ কৰি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ তেওঁলোকক আমন্ত্ৰণ জনায়। সাক্ষাৎকালত অসমৰ অৰ্থনৈতিক সাফল্য আৰু ব্যৱসায়িক সুচলতাৰ বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই ভাৰত আৰু জাপানৰ মাজৰ অৰ্থনৈতিক সম্পৰ্কক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তিনিদিনীয়া দক্ষিণ কোৰিয়া ভ্ৰমণসূচী সামৰি জাপানত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিস্তৃত প্ৰসাৰ আৰু এই পদক্ষেপত বহিঃৰাষ্ট্ৰৰ পৰা সহযোগিতা লাভৰ উদ্দেশ্যে জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোগা ইয়াছিৰোক সাক্ষাৎ কৰে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে সাংস্কৃতিক মন্ত্ৰালয়ে নেতাজীৰ জন্মস্থান উৰিষ্যাৰ কটকত তিনিদিনীয়া উদযাপন সমাৰোহৰ আয়োজন কৰিছে। উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এই সমাৰোহ উদ্বোধন কৰিব। অসমৰ বিভিন্ন স্থানতো নেতাজীক স্মৰণৰ বাবে কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জন্মবাৰ্ষিকীত নেতাগৰাকীক স্মৰণ কৰি দিয়া এটা বাৰ্তাত নেতাজীৰ জীৱন আৰু আদৰ্শই প্ৰতিগৰাকী ভাৰতীয়ক ৰাষ্ট্ৰসেৱাত উৎসৰ্গিত হবলৈ অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰে। জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জাপানতে নেতাজীয়ে আজাদিন ফৌজৰ বীজ ৰোপণ কৰিছিল। ব্ৰিটিছ শাসকৰ দমনকাৰী নীতিৰ সাহসেৰে প্ৰত্যুত্তৰ দিয়া নেতাজীৰ বীৰত্বক চিৰদিন ভাৰতবাসীয়ে স্মৰণ কৰিব বুলি তেওঁ উল্লেখ কৰে। জাপানত থকা ভাৰতীয় দূতাবাসত নেতাজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আয়োজিত এটা অনুষ্ঠানতো তেওঁ অংশ লয়। সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জয়ন্তী উদযাপন সমিতিয়ে আজি পল্টন বজাৰৰ নেতাজী চকত জয়ন্তী উদযাপন কৰিছে। ধুবুৰী জিলাৰ বিভিন্ন অনুষ্ঠান আৰু দল সংগঠনেও দিনজোৰা নেতাজীৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। কোকৰাঝাৰ নগৰৰ প্ৰগতি ভৱনত আজি ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ 58সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰূপনাথ ব্ৰহ্ম স্মাৰক সমিতি আৰু কোকৰাঝাৰ বুনিয়াদী বড়ো সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত প্ৰয়াত ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাৰ্ঘ্য তৰ্পণ কৰাৰ লগতে এটা স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বড়ো জনগোষ্ঠীয় সংগঠনৰ ভালেসংখ্যক প্ৰতিনিধি আৰু স্থানীয় লোকসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 1902 চনৰ 15 জুনত কোকৰাঝাৰত জন্মগ্ৰহণ কৰা প্ৰয়াত ব্ৰহ্ম বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী মন্ত্ৰী আছিল। তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন মন্ত্ৰীসভাত 1938 চনত বন আৰু পঞ্জীয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1967 চনত তেওঁ কোকৰাঝাৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। 1968 চনৰ আজিৰ দিনটোত দেহাৱসান ঘটা ব্ৰহ্মই সামাজিক, সাংস্কৃতিক তথা সাহিত্য ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়াই গৈছে। চৰাইদেউ জিলাৰ দিচাংপানীত 5দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ কালি সামৰণি পৰে। কালি অন্তিম দিনাৰ কাৰ্যসূচীত বিশিষ্ট সংগীত শিল্পী গীতিকাৰ ইপচনলাল বৰুৱাক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ চিৰসেউজ বঁটা প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত বলিউডৰ প্ৰখ্যাত কণ্ঠশিল্পী বিনোদ ৰাথোৰ আৰু চন্দী মুখাৰ্জীয়ে গীত পৰিৱেশন কৰে। যোৱা 18 জানুৱাৰীৰ পৰা অনুষ্ঠিত এই মহোৎসৱত ৰাজ্যখনৰ কমেও 50গৰাকী প্ৰতিষ্ঠিত শিল্পীয়ে সংগীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে প্ৰকৃতিপ্ৰেমী যুৱক অনুপ কাটকাইৰ নেতৃত্বত শিল্পী সমাজ, সাংবাদিক তথা চৰাইদেউৰ একাংশ পৰিৱেশ সচেতন নাগৰিকৰ উদ্যোগত 2019 চনৰ পৰা সোণাৰু কাঞ্চন আৰু কৃষ্ণচূড়াৰ পুলি ৰোপণ আৰু প্ৰতিপালন কৰি থকা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সোৱণশাটাত 8দিনীয়াকৈ অনুষ্ঠিত ত্ৰয়োদশ ভাৰত ভূটান মৈত্ৰী মেলা আৰু 73সংখ্যক মাঘ মেলাৰ কাইলৈ সামৰণি পৰিব। মেলাৰ প্ৰতিটো দিনতে অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। বড়ো, ৰাভা, গোৰ্খা, চাওতালি, কোচ ৰাজবংশীকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোকে মেলাৰ সৈতে সংগতি ৰাখি আয়োজিত সাংস্কৃতিক অনুষ্ঠানত নৃত্য গীত পৰিৱেশন কৰে। দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিলে, পৰৱৰ্তী বাতৰি দিনৰ 1:40